প্ৰিয় শ্ৰোতা, প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত প্ৰস্তুত কৰা হৈছে এখনি ৰেডিঅ' নাট। নাটকৰ শিৰোনাম কপনি।
সেৱা অতুল চন্দ্ৰ হাজৰিকা, যদিও নেদেখো প্ৰভু মোৰ ৰুচি তোমাক, তথাপিতো পাইছো কৰুণা অপাৰ। পূজনীয় পিতা মোৰ চেনেহৰ আই, ধাৰাষাৰে তোমাৰ এই মৰম বিলাই। যদিও নেদেখো প্ৰভু মোৰ ৰুচি তোমাক, তথাপিতো পাইছো কৰুণা অপাৰ। পূজনীয় পিতা মোৰ চেনেহৰ আই, ধাৰাষাৰে তোমাৰ এই মৰম বিলাই।
বাবা, অলপ চিধা কৈ বচোন। অঁ, কিবা বুজি নাপালে মোক সুধিবি দেই।
হ'ব দেউতা। দেউতা, আজি মোৰ বন্ধু বিক্ৰমে হোমৱৰ্ক নকৰাৰ বাবে পিছৰ পৰা গালি খাইছে নহয়।
অঁ, হয় নেকি?
দেউতা, মোক এটা নতুন পেঞ্চিল বক্স লাগিছিল, এইটো বেয়া হৈ গৈছে নহয়, কেতিয়া কিনি দিবা কোৱাচোন।
অঁ, হ'ব হ'ব, কিনি দিম দে। এতিয়া তই ভালদৰে পঢ়চোন।
ফুলবোৰ তুমিয়েই ফুলোৱা, পক্ষীৰ সুৱদি গীত তুমিয়েই শিকোৱা। যদিও নেদেখো প্ৰভু মোৰ যদি তোমাক, তথাপিতো পাইছো কৰুণা অপাৰ। পূজনীয় পিতা মোৰ চেনেহৰ আই, ধাৰাষাৰে তোমাৰ এই মৰম বিলাই। ফুলনিৰ ফুলবোৰ তুমিয়েই ফুলোৱা, পক্ষীৰ সুৱদি গীত তুমিয়েই শিকোৱা।
হেৰা, শুনিছা? এ চাহ হ'লনে?
অঁ ৰ'ব, দি আছো।
এ চাহকণ বনাওঁতে ইমান দেৰি লাগে নেকি?
বাপৰে, এই মানুহজন যে আৰু ধৈৰ্য বোলা বস্তু নাই।
ৰ'বাচোন, তোমালোকে চিঞৰ বাখৰ কৰি নাথাকিবা, মোৰ ডিষ্টাৰ্ব হৈ যায় নহয়।
ঠিক আছে, এই পৰ পৰ পৰ।
ফুলনিৰ ফুলবোৰ তুমিয়েই ফুলোৱা, পক্ষীৰ সুৱদি গীত তুমিয়েই শিকোৱা।
এয়া লক চাহ, চাহকাপ খাই কিন্তু অলপ বজাৰলৈ যাব লাগিব। আলু আনিব নালাগে, আছেই।
এ হ'ব দিয়া, এই চাহকাপ টেবুলত থোৱাচোন।
চিন্ময়, তই এই গাখীৰ কাপ খাই ল'বি দেই।
মা, মই গাখীৰ খাই বৰ ভাল নাপাওঁ, কিয় তুমি আমনি কৰি থকা? ঠিক আছে, টেবুলখনতে থৈ দিয়া। যদিও নেদেখো প্ৰভু মোৰ যি তোমাক, তথাপিতো পাইছো কৰুণা অপাৰ। পূজনীয় পিতা মোৰ চেনেহৰ আই, ধাৰাষাৰে তোমাৰ এই মৰম বিলাই। ফুলনিৰ ফুলবোৰ তুমিয়েই ফুলোৱা, পক্ষীৰ সুৱদি গীত তুমিয়েই শিকোৱা। দেউতা, অ দেউতা, টেবুলত থকা চাহৰ কাপটো দেখোন লৰিব ধৰিছে। দেউতা, মোৰ চকীখনো লৰিব ধৰিছে। এইবোৰ কি হৈছে দেউতা?
অ', মইতো দেখা নাই। অঁ হয়, অঁ লৰিব লাগিছে দেখোন, বিছনাখনো লৰিছে। আচ্ছা, ভূমিকম্প নহয়তো? এৰা হেৰা এৰা, শুনিছানে, এই ভূমিকম্প আহিছে। এই তুমি বেগতে পাকঘৰৰ পৰা ওলাই আহাচোন, ওলাই আহা। এই আমি বাহিৰলৈ দৌৰিব লাগিব এতিয়া।
হে, কি হৈছে কি হৈছে, ডাঙৰ কৰি দিছে দেখোন। হে ৰাম 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 কৃষ্ণ,
বলা 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 বাহিৰলৈ ওলাই যাওঁ, বলা বলা। এই কি কৰি আছে, সোনকালে বলা, সোনকালে বলা, বাহিৰলৈ বলা। হে প্ৰভু, প্ৰভু ৰক্ষা কৰক, প্ৰভু ৰক্ষা কৰক। হে নামঘৰ ঘৰত এভাগ ভোগ আগবঢ়াম দয়াময়, বিপদ মৰিহণ কৰক, বিপদ মৰিহণ কৰক। হে প্ৰভু, এতিয়া কি কৰোঁ প্ৰভু? চিন্ময় এ চাচোন কোন আহিছে
দেউতা অ ৰব চাইছো অ হবিক মামা আহিছে তোমাৰ খবৰ ল'বলৈ
অ হন্ত কি হ'লহে আপোনাৰ পিত পিতাই থকা মানুহজন বিচনাত শুই আছে দেখোন
কি ক'ব আৰু সেইদিনা ভূমিকম্প দিওঁতে মই দৌৰা দৌৰি গৈ ওলাই আহোঁতে হঠাৎ উজুত খাই বাগৰি পৰিলোঁ ভৰিত বৰ বেয়াকৈ আঘাত পালোঁ অ
আপোনাক বিচনাত এনেদৰে শুই থকা দেখি মোৰ মনটো বৰ বেয়া লাগিছে বাৰু খন্ত দৌৰিবলৈ আপোনাক কিহে পাইছিল
এই আপুনি মোৰ খবৰ ল'বলৈ আহিছে নে জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছে
নাই 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 আপোনাৰ খবৰ ল'বলৈ আহিছোঁ
হেৰা শুনিছা এই হবিব আহিছে
ভালনে আপোনাৰ
ভাল ভাল আচ্ছা ৰবাচোন খন্তক দৌৰিবলৈ কিহে পাইছিল তুমি মানা কৰা নাছিলা
তেওঁ তেনেকুৱাই মানুহজন দক
আচলতে মই তোমালোকৰ ওচৰলৈ আহিলোঁ এটি বিশেষ সকামত মানে আজি মই মোৰ ল'ৰাক স্কুলত থ'বলৈ যাওঁতে বৰুণ ছাৰে মাত লগালে তেওঁ মোক চিন্ময় কথা সুধিলে আৰু কিয় সি স্কুললৈ যোৱা নাই সেই বিষয়ে প্ৰশ্ন কৰিলে মই অন্তই আঘাত পাইছে বুলি ক'লোঁ আৰু সেইবাবে চিন্ময়ক তেওঁ স্কুললৈ পঠিয়াব পৰা নাই বুলিও বুজাই ক'লোঁ
খুব ভালেই কৰিলে দক
ৰ'বাচোন মোৰ কথা শেষ হোৱা নাই নহয়
কওক কওক গোটেইখিনি কথা ভালদৰে কওকচোন
বৰুণ ছাৰে মোক ক'লে যে তেওঁ তোমালোকৰ ঘৰলৈ আহিবলৈ বিচাৰিছে
কিন্তু কিয় হবিবদা আমাৰ ঘৰলৈ আহিব বিচাৰিছে
অ' তেওঁ তোমালোকক ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে দুআষাৰ জনাবলৈ আহিবলৈ বিচাৰিছে
বাহ এয়াতো যথেষ্ট ভাল কথা কেতিয়া আহিব কিবা গম পোৱানে যিমান পাৰা সোনকালে লৈ আহিবাচোন
কাইলৈ স্কুল ছুটি হোৱাৰ পিছত মই তেওঁক তোমালোকৰ ঘৰলৈ লৈ আহিম
ঠিক আছে হবিবদা
বাৰু তুমি এতিয়া মোৰ কাৰণে ধুনীয়াকৈ একাপ চাহ বনোৱাকৈ যোৱাচোন নে কি কয় সন্ত
এই হয় হয় এই ভাল চাহ একাপ খাবলৈ মোৰো বৰ মন যায় আছিল
হ'ব হ'ব আপোনালোক বহক মই পটককৈ চাহ বনাই আনি আছোঁ
কণ্ঠ ঘৰত আছেনে
অঁ এই আছোঁ আহক আহক আহক
মোৰ লগত বৰুণ ছাৰো আহিছে
অঁ ছাৰো আহিছে নেকি দুয়ো আহিছে অঁ আহক 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 বহকচোন বহক
এ কলিতা এতিয়া অলপ আৰাম পাইছেনে বাৰু
হয় ছাৰ অকণমান ভাল পাইছোঁ ছাৰ ছাৰ বহকচোন
এ হ'ব হ'ব হন্ত বহকচোন আপুনিও বহক আৰু এই পৰিবাৰকো মাতি দিয়ক ওচৰলৈ
হ'ব ছাৰ বাবা অ' বাবা তই ইয়ালৈ আহচোন আৰু লগত মাকো লৈ আহিবি
বাৰু হন্ত আপুনি কেনেকৈ দুখ পালে
ছাৰ সেইদিনা ভূমিকম্প দিওঁতে মই দৌৰি বাহিৰলৈ আহিবলৈ চেষ্টা কৰোঁতে উজুতি খাই আঘাত পালোঁ ছাৰ
অঁ আপোনালোকে জানেনে যে ভূমিকম্পৰ সময়ত যিকোনো দুৰ্ঘটনা সংঘটিত হয় বুলি আৰু তাৰ বেছিভাগেই মানুহে সেই সময়খিনি দৌৰা দৌৰি লৰা ঢপৰা কৰাৰ বাবেই হয় সেয়েহে ভূমিকম্প দিলে আমি ভয় নকৰি কিছুমান কথাত গুৰুত্ব দিলে ক্ষয় ক্ষতিৰ পৰিমাণ নিশ্চয় হ্ৰাস হ'ব
হয় নেকি ছাৰ
অঁ এই মানুহৰ অসাৱধানতাৰ বাবেই ভূমিকম্পৰ সময়ত মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে
অঁ হয় নেকি ছাৰ
আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ ভূমিকম্পৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে দুআষাৰ ক'বলৈ ঠিক আছে বাৰু তেন্তে শুনক ভূমিকম্পৰ সময়ত লৰা ঢপৰা কৰিব নালাগে যিটো ভুল এই হন্তই কৰিছিল যদি আপুনি ঘৰৰ ভিতৰত আছে তেন্তে মজবুত কাঠৰ টেবুলৰ বা বিচনাৰ তলত আশ্ৰয় ল'ব পাৰে অথবা ধীৰ সুস্থিৰে মুকলি ঠাইলৈ ওলাই আহিব লাগে আলমাৰি খিৰিকী আদিৰ কাষত থাকিব নালাগে পাকঘৰত থকা সেই গেছ চিলিণ্ডাৰৰ ৰেগুলেটৰটো বন্ধ কৰিব পাৰিলে ভাল আৰু আপোনালোকে মোৰ কথাখিনি বুজি পাইছেনে বাৰু আচ্ছা আৰু এটা কথা ভূমিকম্পৰ সময়ত এই ঘৰৰ যে ওপৰলৈ উঠা নমা কৰে সেই লিফ্ট এইবিলাক ব্যৱহাৰ কৰিব নালাগে যদি আপুনি বাহন চলাই আছে আৰু সেই সময়তে ভূমিকম্প দিলে তেতিয়া কি কৰিব? এই হন্ত আপুনি কওকচোন বাৰু।
নাজানো ছাৰ।
মই জানো ছাৰ।
অঁ বাৰু কওকচোন হবিব।
গাড়ী চলাই থকা সময়ত যদি ভূমিকম্প আহে তেতিয়া গাড়ীখন ডাঙৰ বিল্ডিং গছ মানে ডাঙৰ গছ ছাৰ অথবা বিজুলী পোষ্টৰ পৰা নিলগত ৰখাব লাগে।
সুন্দৰ হবিব, আপুনি বেছ জানে কিন্তু।
হয় ছাৰ।
অঁ এই শুনা, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল যিহেতু ভূমিকম্প প্ৰৱণ অঞ্চল সেয়েহে আমি সজাগ হৈ থকাটো অত্যন্ত জৰুৰী। আমি সহজতে বিচাৰি পোৱাকৈ ইমাৰ্জেঞ্চি কিট এটা কিন্তু সাজু কৰি ৰাখিব লাগে।
ইমাৰ্জেঞ্চি কিট মানে কি বস্তু ছাৰ?
সুন্দৰ প্ৰশ্ন কৰিছা চিন্ময়। এই যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পিছত আমাক জীয়াই থাকিবলৈ কিছুমান অতি আৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজন হ'ব। আচ্ছা চিন্ময়, জীয়াই থাকিবলৈ আমাক কি কি প্ৰয়োজন হয় কোৱাচোন।
ছাৰ, খোৱা বস্তু, পানী, কাপোৰ আদি বিভিন্ন ধৰণৰ বস্তু আমাক লাগে।
বেছ বেছ, সেইবাবেই খোৱা পানীৰ বটল এটা, শুকান খাদ্য যেনে বিস্কুট, চিৰা, কোমল চাউল, প্ৰয়োজনীয় কাপোৰ, দৰকাৰী কাগজ পত্ৰ, এই যেনে বাৰ্থ চাৰ্টিফিকেট, পাছপোৰ্ট, সম্পত্তিৰ নথি পত্ৰ, ঔষধ, এটা হুইচেল আদি সহজতে পোৱাকৈ ৰাখিব লাগে। আচ্ছা এই আপোনালোকে ৰেডিঅ' শুনেনে বাৰু?
নুশুনো ছাৰ।
এইটো বৰ বেয়া কথা। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰেডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব পাৰে
ছাৰ। সেয়া কেনেকৈ, অকণমান বহলাই কওকচোন।
অঁ ৰেডিঅ'টো শুনিব লাগে মানে চাওক, ভূমিকম্পৰ সময়ত বিজুলী সংযোগ বন্ধ হৈ যায়। বিজুলী নাথাকিলে আপুনি টেলিভিশ্যন বা টিভি আমি চাব নোৱাৰোঁ, ফলত ক্ষয়ক্ষতিৰ পৰিমাণ কিমান হ'ল অথবা প্ৰশাসনে কেনেধৰণৰ সাহাৰ্য দি আছে ইত্যাদি বিষয়ে আপুনি জানিব নোৱাৰিব, হয়নে নহয়?
হয় ছাৰ।
অঁ এই কিন্তু ৰেডিঅ'টো যিহেতু বেটেৰীত চলে আৰু সেইটো সৰু হেতুকে আপুনি লগত লৈও থাকিব পাৰে, সেইবাবে ৰেডিঅ' এটা আপুনি লগত ৰাখিব লাগে। অঁ আৰু এটা কথা, লগত সদায় এটা টৰ্চ লাইট ৰাখিবলৈ নাপাহৰিব। আমি যদি প্ৰত্যেকেই এনেধৰণে সজাগ আৰু সতৰ্ক হৈ থাকোঁ তেন্তে ভূমিকম্প আহিলেও ভয় কৰিবলগীয়া একো নাথাকে। সেই কয় নহয়, সাৱধানী মৰণ নাই বুলি।
এই যোৱাচোন যোৱা, এই আমাৰ সকলোৰে কাৰণে চাহ জলপানৰ যোগাৰ কৰা গৈ, যোৱা যোৱা।
হ'ব হ'ব, মই কৰিছোঁ বাৰু, আপোনালোকে বহক।
প্ৰিয় শ্ৰোতা, কপনি নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে হেমপ্ৰকাশ মাউত, ভাৰতী ডেকা, শ্বৰিফুজ্জামান, সন্ত কলিতা আৰু চিন্ময় কলিতাই। নাটখনৰ ৰচনা আছিল শ্বৰিফুজ্জামানৰ আৰু সম্পাদনা হেমপ্ৰকাশ মাউতৰ। প্ৰিয় শ্ৰোতা, আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ডক্টৰ অংকুৰণ দত্ত আৰু গীতালী কাকতিলৈ। অনুষ্ঠানটিৰ প্ৰযোজনা ডক্টৰ অৰূপজ্যোতি চৌধুৰীৰ।